এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল সমগ্ৰ ৰাজ্যতে আজি মহাম্মা গান্ধীৰ 154 সংখ্যক জয়ন্তীত শ্ৰদ্ধা নিবেদন, গুৱাহাটীৰ গান্ধী মণ্ডপত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জাতিৰ পিতালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন, অসম 100% মুকলিত মলত্যাগৰ অভ্যাস আৰু আৱৰ্জনামুক্ত ৰাজ্য হিচাপে পৰিগণিত হোৱা বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত মেৰী মাটি মেৰা দেশ কাৰ্যসূচীৰ অংশ হিচাপে অমৃত কলহ যাত্ৰা অভিযানৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী আৰম্ভ, গুৱাহাটীৰ শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত অসম মন্ত্ৰীসভাৰ বৈঠক আৰম্ভ, mRNA প্ৰযুক্তিৰ কোভিড প্ৰতিষেধক বিকশাই তোলাৰ বাবে শৰীৰতত্ব অথবা ভেষজ বিজ্ঞানত দুগৰাকী বিজ্ঞানীলৈ চলিত বছৰৰ নবেল পুৰস্কাৰ, আৰু চীনৰ হাংচৌত চলি থকা এছিয়ান গেমছৰ নৱম দিনা আজি ভাৰতৰ 3টা ব্ৰঞ্জৰে পদকৰ সংখ্যা 58লৈ বৃদ্ধি। সমগ্ৰ দেশজুৰি আজি জনসাধাৰণে জাতিৰ পিতা মহাম্মা গান্ধীৰ জন্ম দিৱস উপলক্ষে গান্ধীজীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰে। গান্ধী জয়ন্তী উপলক্ষে আজি ৰাট্টপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাট্টপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজঘাটত মহাম্মা গান্ধীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰে। এই উপলক্ষে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। দেশে আজি লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তীত তেওঁক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। ৰাট্টপতি শ্ৰীমতী মুৰ্মু, উপৰাট্টপতি ধনখৰ আৰু প্ৰধানমন্ত্ৰী মোদীয়ে বিজয়ঘাটত আজি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা তৰ্পণ কৰে। এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ সময়ত দিয়া নেতৃত্বৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক সদায় স্মৰণ কৰা হ'ব। অসমতো আজি জাতিৰ পিতা মহাম্মা গান্ধীৰ 154 সংখ্যক জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয়। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত গান্ধী মৈদানত জাতিৰ পিতা মহাম্মা গান্ধীৰ জয়ন্তী পালন কৰা হয়। এই উপলক্ষে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। গান্ধী জয়ন্তী উপলক্ষে মাজুলীৰ 536 বিদ্যালয়ত আন্তৰ্জাতিক অহিংসা দিৱস পালন কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি গান্ধীজীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদন, শান্তি সমদল, শান্তিৰ বাৰ্তা বিলোৱা বেনাৰ আৰু প্লেকাৰ্ড প্ৰদৰ্শন, গান্ধী বিষয়ক বক্তৃতা আদি উদযাপন কৰা হয়। তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাত মহকুমা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক অহিংসা দিৱস পালন কৰা হয়। জিলাখনৰ মহখুলী আদৰ্শ চিকিৎসালয়ত গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি চাফাই অভিযানো চলোৱা হয়। কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ উদ্যোগত আজি শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত জাতিৰ পিতাৰ জয়ন্তী উদযাপন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ জনসাধাৰণৰ হৈ জাতিৰ পিতাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। মুখ্যমন্ত্ৰীৰ উপস্থিতিত এই স্থানতে এখন সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰো আয়োজন কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে মানৱ জীৱনলৈ দিয়া শ্ৰেষ্ঠতম বাণী নিজৰ জীৱনতো প্ৰয়োগ কৰি মহামানৱ মহাম্মা গান্ধীয়ে যি আদৰ্শ দেখুৱাই থৈ গৈছে সেয়া বিশ্ববাসীৰ বাবে অমল প্ৰেৰণাৰ উৎস। গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। ইফালে গান্ধী মণ্ডপৰ অনুষ্ঠানৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ শৰ্মাই চানমাৰীৰ অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ কাৰ্যালয়ত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে। মন্ত্ৰী উৰ্ষা গৌৰা ব্ৰহ্ম, খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ অধ্যক্ষ কমলা কলিতাৰ উপস্থিতিত জাতিৰ পিতালৈ শ্ৰদ্ধা জনাই মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিজৰ ভাষণত গান্ধীজীৰ সত্য আৰু অহিংসাৰ পথেৰে অসমখনক বিকাশৰ গতিত আগুৱাই নিয়া হ'ব বুলি আশা প্ৰকাশ কৰে। ইপিনে বৰপেটা জিলাত গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি জিলা কৃষি বিভাগে ঔষধি গছৰ এখন বাগিচা পতাৰ কাম আৰম্ভ কৰে। আনহাতে আজিৰ দিনটোৰ সৈতে সংগতি ৰাখি জিলা কৃষি বিভাগে আন কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিছে। কাৰ্বি আংলং জিলাতো গান্ধী জয়ন্তী উপলক্ষে আন্তৰ্জাতিক অহিংসা দিৱস পালন কৰা হয়। এই উপলক্ষে জিলা মহিলা সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচী গ্ৰহণ কৰা হয়। কৰিমগঞ্জ জিলাত গান্ধী জয়ন্তী উপলক্ষে চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পুৱা মহাম্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ পাছত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কুইজ, বক্তৃতা প্ৰতিযোগিতা আদি আয়োজন কৰা হয়। অসম 100% মুকলিত মলত্যাগৰ অভ্যাস আৰু আৱৰ্জনামুক্ত অভিলাষী ৰাজ্য হিচাপে পৰিগণিত হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী চিন্তা আৰু নেতৃত্বৰ ফলত অসমে স্বচ্ছতাৰ ক্ষেত্ৰত নতুন শিখৰ স্পৰ্শ কৰিবলৈ সমৰ্থ হৈছে। মুখ্যমন্ত্ৰীয়ে এই সফলতাৰ বাবে সকলো জিলাকে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে নিৰলস প্ৰচেষ্টাৰ ফলত অসমৰ 25,437 গাঁও মুকলিত মলত্যাগৰ অভ্যাস আৰু আৱৰ্জনামুক্ত হিচাপে অভিলাষী শাখাত অন্তৰ্ভুক্ত হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যত চলি থকা অমৃত কলহ যাত্ৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা দিয়ে। মহানগৰীৰ গান্ধী মণ্ডপত জাতিৰ পিতালৈ শ্ৰদ্ধাঞ্জলি জনোৱা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰ দিনটো সকলোৰে বাবে আন এটা গুৰুত্বপূৰ্ণ দিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহান মৰ্মে আৰম্ভ কৰা অমৃত কলহ যাত্ৰাই আজিৰ দিনটোত আন এটা মাইলৰ খুঁটি স্পৰ্শ কৰা বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে আজিৰ দিনটোতে অসমৰ গাঁওসমূহৰ পৰা অমৃত কলহত সংগ্ৰহ কৰা পবিত্ৰ মাটি পঞ্চায়তৰ কাৰ্যালয়সমূহলৈ অনা হয়। একেদৰে 8-25 অক্টোবৰত এই মাটি খণ্ড কাৰ্যালয়লৈ, 26 অক্টোবৰত গুৱাহাটীলৈ আৰু 27 অক্টোবৰত নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। জলসম্পদ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি মৰিগাঁও জিলাৰ মায়ঙত অমৃত কলহ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ জিলাখনৰ মায়ং ৰাজহচক্ৰৰ অন্তৰ্গত গোহালিৰ পৰা মায়ং পঞ্চায়ত কাৰ্যালয় অভিমুখে উলিওৱা শোভাযাত্ৰাত সতীভেটীৰ সোণাৰাম সেৱাশ্ৰমলৈকে পদব্ৰজে যাত্ৰা কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পাঠশালা পৌৰসভাৰ কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে অমৃত কলহ যাত্ৰা ভাৰতৰ একতা আৰু ঐক্যবদ্ধ শক্তিৰ যুগ যুগান্তৰলৈ নিদৰ্শন হৈ ৰব। কামৰূপ জিলাৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ গাঁও পঞ্চায়তসমূহৰ অমৃত কলহ যাত্ৰাৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ছয়গাঁৱৰ বিধায়ক ৰিকিবুদ্দিন আহমেদে আচলপাৰা গাঁও পঞ্চায়ত আৰু গৰৈমাৰী খণ্ড উন্নয়ন বিষয়া ৰুবিতা চৰকাৰে টুকৰাপাৰা গাঁও পঞ্চায়তত অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলাৰ শিমলুগুৰি পৌৰসভা এলেকাত সংগ্ৰহ কৰা মাটিৰ কলহসমূহ আজি শিমলুগুৰি কৰ্তৃপক্ষক অৰ্পণ কৰা হয়। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ নেতৃত্বত শিমলুগুৰি নগৰৰ মছজিদ তিনিআলিৰ পৰা এটা শোভাযাত্ৰা উলিয়াই অমৃত কলহসমূহ শিমলুগুৰি পৌৰসভা কাৰ্যালয়লৈ লৈ যোৱা হয়। চৰাইদেউ জিলাৰ কাকতিবাৰী গাঁও পঞ্চায়ত আৰু উদয়পুৰ গাঁও পঞ্চায়ত এলেকাত সংগ্ৰহ কৰা অমৃত কলহসমূহ আজি পঞ্চায়ত কাৰ্যালয় দুটাত অৰ্পণ কৰা হয়। এই উপলক্ষে আয়োজিত শোভাযাত্ৰাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনে নেতৃত্ব দিয়ে। ইফালে অমৃত কলহ যাত্ৰাৰ সৈতে সংগতি ৰাখি আজি সোণাৰী বিধানসভা সমষ্টিৰ পূৰ্বাঞ্চল গাঁও পঞ্চায়তত হোৱা অমৃত কলহ যাত্ৰাত ধৰ্মেশ্বৰ কোঁৱৰে অংশগ্ৰহণ কৰে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে ধেমাজিৰ মৰিধল পঞ্চায়তত এই কাৰ্যসূচীত অংশ লয়। মন্ত্ৰীগৰাকীয়ে পঞ্চায়তখনৰ অন্তৰ্গত গাঁওসমূহৰ বাসিন্দাসকলৰ ঘৰলৈ গৈ মাটি সংগ্ৰহ কৰে। তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ কাকপথাৰ উন্নয়ন খণ্ডৰ মানখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁওসমূহৰ ঘৰে ঘৰে সংগ্ৰহ কৰা মাটি ৰখা অমৃত কলহসমূহ আজি পঞ্চায়তৰ কাৰ্যালয়ত জমা দিয়া হয়। এই কাৰ্যসূচীত বিধায়ক ৰূপেশ গোৱালাকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত আছিল। ইপিনে মাজুলী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰতনপুৰ মিৰি শ্ৰীৰাম ৰঙাচাহী আৰু লুইতপৰীয়া গাঁও পঞ্চায়ত এলেকাৰ পৰা সংগ্ৰহ কৰা মাটিসমূহ আজি পঞ্চায়ত এলেকালৈ লৈ অহা হয়। এই কাৰ্যসূচীত স্থানীয় বিধায়ক ভুৱন কামকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত আছিল। তেজপুৰ সমষ্টিৰ অন্তৰ্গত ডেকাৰগাঁও গাঁও পঞ্চায়ত আৰু তেজপুৰ পৌৰসভাত অমৃত কলহ যাত্ৰাৰ কাৰ্যসূচীত বিধায়ক পৃথ্বীৰাজ ৰাভাই অংশগ্ৰহণ কৰে। ইফালে এক নম্বৰ বিহগুৰিত বিধায়ক গণেশ কুমাৰ লিম্বু, চতিয়া সমষ্টিৰ উত্তৰ চিলাবন্ধাত বিধায়ক পদ্ম হাজৰিকা, ৰঙাপাৰাৰ নাহৰণিত বিধায়ক কৃষ্ণ কমল তাঁতী, ঢেকিয়াজুলিৰ বামুণপুখুৰীত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, পাঁচমৈলত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। নগাঁৱত যোৱা 20 ছেপ্টেম্বৰৰ পৰা আজি পৰ্যন্ত পৌৰসভাৰ অধীনৰ 26টা মহলাৰ প্ৰতিঘৰ বাসিন্দাৰ পৰা সংগ্ৰহ কৰা মাটি আৰু চাউলৰ কলহসমূহ আজি পৌৰসভাৰ কাৰ্যালয়ত অৰ্পণ কৰা হয়। ইয়াৰ পূৰ্বে বিধায়ক ৰূপক শৰ্মাৰ নেতৃত্বত এটা শোভাযাত্ৰা উলিয়াই শ্বহীদ ভৱনৰ প্ৰাংগণত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত অমৃত কলহসমূহ ৰখা হয়। এই উপলক্ষে আয়োজিত এখন সভাত দেশৰ বাবে অতুলনীয় সেৱা আগবঢ়োৱা কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোত আজি গুৱাহাটীৰ শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত অসম মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হৈছে। সন্ধিয়া 6 বজাৰ পৰা এই কেবিনেট বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। বৈঠকৰ পাছতে চৰকাৰৰ ফালৰ পৰা সংবাদমেলৰ জৰিয়তে সিদ্ধান্তসমূহ প্ৰকাশ কৰা হ'ব। চৰকাৰে পদ্ধতিগতভাৱে এখন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীক নিজৰ দেশ আৰু ঐতিহ্যৰ প্ৰতি দায়বদ্ধ হবলৈ উৎসাহিত কৰাটো অনাশৈক্ষিক কাৰ্যসূচী নহয় বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে দৃঢ়তাৰে প্ৰকাশ কৰিছে। অমৃত বৃক্ষ, অমৃত কলহ, লাচিত বৰফুকন সম্পৰ্কীয় ৰচনা, পোষণ সপ্তাহ আদি অনাশৈক্ষিক কাম কাজত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলক জড়িত কৰোৱা সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি সন্দৰ্ভত আজি শিক্ষামন্ত্ৰীগৰাকীয়ে নিজৰ স্থিতি স্পষ্ট কৰি এইদৰে কয়। তেওঁ কয় যে বৰ্তমানৰ বিদ্যাৰ্থীসকল ভাৰতবৰ্ষৰ স্বাধীনতাৰ অমৃতকালৰ সন্তান আৰু সেয়েহে 2047 চনত দেশক বিকশিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ দায়িত্ব তেওঁলোকৰ ওপৰত ন্যস্ত আছে। শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় যে নৈতিকতা, দেশপ্ৰেম, মানৱতা আৰু জাতিপ্ৰেম বিহীন তথা নিজৰ মাটি আৰু ঐতিহ্যক চিনি নোপোৱা শিক্ষিত ব্যক্তিক গঢ়ি তোলাৰ পৰিৱৰ্তে মূল্যবোধ সম্পন্ন নাগৰিক সমাজ তথা দেশৰ বাবে অতি প্ৰয়োজনীয়। বিদ্যাৰ্থীসকলক সুপ্ত প্ৰতিভা বিকাশৰ লক্ষ্যৰে বিদ্যায়তনিক পাঠ্যক্ৰমৰ সমান্তৰালভাৱে এনেধৰণৰ কাৰ্যসূচীসমূহ গ্ৰহণ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
mRNA প্ৰযুক্তিৰ কোভিড প্ৰতিষেধক বিকশাই তোলাৰ বাবে শৰীৰতত্ব অথবা ভেষজ বিজ্ঞানত দুগৰাকী বিজ্ঞানীলৈ চলিত বছৰৰ নোবেল পুৰস্কাৰ আগবঢ়োৱা হৈছে। অধ্যাপক কেটেলিন টেৰিকো আৰু ড্ৰু ৱেইছমেনে যুটীয়াভাৱে এই পুৰস্কাৰ লাভ কৰিছে। কোভিড মহামাৰীৰ পূৰ্বে পৰীক্ষামূলকভাৱে এই প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছিল যদিও সম্প্ৰতি কৰ্কট ৰোগকে ধৰি অন্যান্য ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এই প্ৰযুক্তি ব্যৱহাৰৰ বাবে গৱেষণা চলি আছে। পেঞ্চিলভেনিয়া বিশ্ববিদ্যালয়ৰ দীৰ্ঘদিনৰ সহকৰ্মী হাংগেৰীৰ কেৰিকো আৰু আমেৰিকাৰ ৱেইছমেনে তেওঁলোকৰ গৱেষণাৰ বাবে ইতিপূৰ্বে বিভিন্ন বঁটা লাভ কৰিছে। 2021 চনত বিজ্ঞানী দুগৰাকীয়ে নোবেল পুৰস্কাৰৰ পূৰ্বসূৰী হিচাপে পৰিগণিত লেস্কাৰ বঁটাও লাভ কৰিছিল। ষ্টকহোমৰ নোবেল পুৰস্কাৰ সমিতিয়ে বিবৃতিযোগে প্ৰকাশ কৰা মতে এই বিজ্ঞানী যুটীটোৱে সাম্প্ৰতিক সময়ত মানৱ জাতিৰ স্বাস্থ্যৰ প্ৰতি বৃহৎ ভাবুকিৰ সৃষ্টি কৰা প্ৰতিষেধক বিকশাই তোলাৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে পৰম্পৰাগত প্ৰতিষেধকসমূহে মানৱ দেহৰ এটা দুৰ্বল ভাইৰাছ নাইবা ভাইৰাছৰ প্ৰটিনৰ মূল অংশ ব্যৱহাৰ কৰাৰ বিপৰীতে এম আৰ এন এ ভেকচিনে জীৱকোষক কি প্ৰটিন প্ৰস্তুত কৰিলে ইয়াৰ সহায়ত সংক্ৰমণ হলে শৰীৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাই যুঁজ দিব পাৰে সেই সন্দৰ্ভত সাজু কৰি তোলে। কোভিডৰ প্ৰাদুৰ্ভাৱৰ সময়ত মডাৰ্ণা, ফাইজাৰ আৰু বায়' এনটেক প্ৰতিষেধক কেইবিধ এই প্ৰযুক্তি ব্যৱহাৰ কৰি বিকশাই তোলা হৈছিল। গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি আজি কামৰূপ জিলাৰ ৰঙিয়া আদৰ্শ চিকিৎসালয়ত আয়ুষ্মান ভৱ কাৰ্যসূচীৰ অধীনত মেগা স্বাস্থ্য মেলাৰ আয়োজন কৰা হয়। ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই উদ্বোধন কৰা এই স্বাস্থ্য মেলা অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চকু, প্ৰসূতি, শিশু, দন্ত, মনোৰোগ আদি বিভিন্ন বিভাগৰ চিকিৎসা সেৱা প্ৰদান কৰা হয়। লগতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত হিতাধিকাৰীসকলক আয়ুষ্মান কাৰ্ড বিতৰণ কৰা হয়। ওদালগুৰি জিলাতো আজি প্ৰতিখন ডিচিডিচিৰ অধীনত আয়ুষ্মান সভা অভিযানৰ অংশ হিচাপে আয়ুষ্মান সভা অনুষ্ঠিত হয়। স্বাস্থ্য সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই সভাৰ আয়োজন কৰা হয়। সভাসমূহত স্বাস্থ্যকৰ্মীসকলে আয়ুষ্মান কাৰ্ড বিতৰণ, অসংক্ৰামক ৰোগ, যক্ষ্মা আদি সন্দৰ্ভত সজাগতা সৃষ্টিৰ লগতে স্বাস্থ্য সম্পৰ্কীয় আঁচনিসমূহৰ বিষয়ে প্ৰকাশ কৰে। যোৱা 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা আয়ুষ্মান ভৱ অভিযানৰ অংশ হিচাপে প্ৰতিটো স্বাস্থ্য কেন্দ্ৰতে স্বাস্থ্য মেলা অনুষ্ঠিত হৈছে। কাইলৈ মহলীয়াপাৰা আদৰ্শ চিকিৎসালয়ত স্বাস্থ্য মেলা অনুষ্ঠিত হ'ব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী আৰু ভূঞাপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ দ্বিতীয়খন প্ৰৱেশদ্বাৰ আজি পৰ্যটকৰ বাবে মুকলি কৰা হয়। চিৰাং জিলাৰ বিজনী মহকুমাৰ ভাৰত ভূটান সীমান্তৰ বনচুন বাগান প্ৰৱেশদ্বাৰৰ আজি বি টি আৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে মুকলি কৰে। উল্লেখযোগ্য যে বিগত বছৰ উদ্যান কৰ্তৃপক্ষই এই প্ৰৱেশদ্বাৰখন মুকলি কৰিছিল। আজিৰ অনুষ্ঠানত মানস ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ৰাজেন চৌধুৰীসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। গুৱাহাটী মহানগৰীত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। আজি পাণবজাৰ আৰক্ষীয়ে লাখটকীয়াৰ 2 নম্বৰ ৰেলগেটৰ সমীপত অভিযান চলাই 14টা কণ্টেইনাৰত 18.88 গ্ৰাম হেৰইন জব্দ কৰে। ঘটনাৰ সংক্ৰান্তত আৰক্ষীয়ে 2টা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ইফালে কৰিমগঞ্জ আৰক্ষীয়ে আজি জিলাখনৰ চোৰাইবাৰী তালাচী চকীত অভিযান চলাই এখন বাহনৰ ভিতৰত থকা বাকচৰ পৰা 51 কিলোগ্ৰাম ওজনৰ গাঞ্জা জব্দ কৰে। এই সন্দৰ্ভত 2জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আয়ুষ্মান ভৱ অভিযানৰ অধীনত 50,000ৰো অধিক লোকে নিজৰ অংগদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। এই অভিযান যোৱা মাহত গুজৰাটৰ গান্ধীনগৰত আৰম্ভ কৰা হৈছিল। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই সামাজিক মাধ্যমৰ এটা পোষ্টত অংগদানৰ বাবে প্ৰতিজ্ঞা ল'বলৈ জনসাধাৰণক আহান জনায়। চীনৰ হাংচৌত চলি থকা এছিয়ান গেমছৰ 9ম দিনা আজি ভাৰতে 3টা ব্ৰঞ্জৰ পদক লাভ কৰি পদক সংখ্যা 58লৈ বৃদ্ধি কৰিছে। ভাৰতীয় মহিলা আৰু পুৰুষৰ স্পীড স্কেটিং দলে 2টা ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে টেবুল টেনিছত মহিলাৰ ডাবল শাখাত ভাৰতীয় দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰতীয় মহিলা স্কেটিং দলৰ সঞ্জনা ভাটুকা, কাৰ্তিকা জগদীশ্বৰণ, হিৰাল সাধু আৰু আৰতি কস্তুৰীৰাজে 3000 মিটাৰ স্পীড স্কেটিং ৰিলেত তৃতীয় স্থান দখল কৰে। ভাৰতৰ আৰিয়ান পাল, আনন্দ কুমাৰ, সিদ্ধান্ত বিক্ৰমক লৈ গঠিত পুৰুষৰ স্পীড স্কেটিং দলটোৱেও তৃতীয় স্থান দখল কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। টেবুল টেনিছত আইশিকা মুখাৰ্জী আৰু সুতীৰ্থা মুখাৰ্জীয়ে মহিলাৰ ডাবলছত ব্ৰঞ্জৰ পদক লাভ কৰে। ছেমি ফাইনেলত তেওঁলোক উত্তৰ কোৰিয়াৰ চুয়ং হাছ শ্বাহ আৰু চুক য়ং ককৰ বিৰুদ্ধে খেলি পৰাজিত হয়। ইফালে অসমৰ অম্লান বৰগোহাঁই পুৰুষৰ 200 মিটাৰ দৌৰৰ ফাইনেলৰ ষষ্ঠ স্থানত থাকি পদকৰ পৰা বঞ্চিত হয়। এই প্ৰতিযোগিতাত চীনে 142টা স্বৰ্ণ পদকসহ প্ৰথম স্থান দখল কৰি থকাৰ বিপৰীতে ভাৰত চতুৰ্থ স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। সমগ্ৰ ৰাজ্যতে আজি মহাত্মা গান্ধীৰ 154 সংখ্যক জয়ন্তীত শ্ৰদ্ধা নিবেদন। গুৱাহাটীৰ গান্ধী মণ্ডপত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জাতিৰ পিতালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। অসম 100% মুকলিত মলত্যাগৰ অভ্যাস আৰু আৱৰ্জনামুক্ত ৰাজ্য হিচাপে পৰিগণিত হোৱা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্যত বিভিন্ন প্ৰান্তত মেৰী মাটি মেৰা দেশ কাৰ্যসূচীৰ অংশ হিচাপে অমৃত কলহ যাত্ৰা অভিযানৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী আৰম্ভ। গুৱাহাটীৰ শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত অসম মন্ত্ৰীসভাৰ বৈঠক আৰম্ভ। আৰু চীনৰ হাংচৌত চলি থকা এছিয়ান গেমছৰ 9ম দিনা আজি ভাৰতৰ 3টা ব্ৰঞ্জেৰে পদকৰ সংখ্যা 58লৈ বৃদ্ধি। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।